দানিয়েল এক অধ্যায়। দানিয়েল আৰু তেওঁ তিনিজন বন্ধুৰ বিষয়। যিহুদাৰ ৰজা যিহুৱাকিমৰ ৰাজত্বকালৰ তৃতীয় বছৰত বাবিলৰ ৰজা নবুখদনেচৰ জেৰুচালেমলৈ আহিল আৰু সকলো দিশৰ পৰা যোগান বন্ধ কৰিবলৈ নগৰখন বেৰি ধৰিলে। প্ৰভুৱে নবুখদনেচৰক যিহুদাৰ ৰজা যিহুৱাকিমৰ ওপৰত জয়যুক্ত কৰিলে আৰু তেওঁ ঈশ্বৰৰ গৃহৰ পৰা কিছুমান পবিত্ৰ বস্তু তেওঁক দিলে। নবুখদনেচৰে সেই বস্তুবোৰ চীনাৰ দেশত থকা নিজৰ দেৱতাৰ গৃহলৈ লৈ গ'ল আৰু তেওঁ সেই বস্তুবোৰ নিজৰ দেৱতাৰ ভঁৰালত থলে। তাৰ পাছত ৰজাই তেওঁ নপুংসকলৰ অধ্যক্ষ অস্পন জকক কৈছিল, ৰাজবংশৰ আৰু প্ৰধান লোকসকলৰ মাজৰ কিছুমান কলংক নথকা, দেখাত আকৰ্ষণীয়, সকলো বিদ্যাত নিপুণ, জ্ঞান আৰু বিবেচনাৰে পৰিপূৰ্ণ আৰু ৰাজগৃহত পৰিচৰ্যা কৰিবলৈ যোগ্যতা থকা ইজৰাইলী যুৱকসকলক মাতি আনা। তেওঁলোকক কলডিয়া সাহিত্য আৰু ভাষা শিকাইছিল। ৰজাই তেওঁৰ বিশেষ উত্তম খাদ্যৰ পৰা আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰ ৰসৰ পৰা তেওঁলোকক প্ৰতিদিনৰ ভাগ দিছিল। তেওঁ যুৱকসকলক তিনি বছৰৰ বাবে প্ৰশিক্ষণ দিয়া হ'ব আৰু তাৰ পাছত তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিব পাৰিব। তেওঁলোকৰ মাজত যিহুদাৰ বংশৰ দানিয়েল, হননিয়া, মিছাইল আৰু অজৰিয়াও আছিল। নপুংসকলৰ অধ্যক্ষই তেওঁলোকৰ নাম সলনি কৰি দানিয়েলক বেলটছৰ, হননিয়াক ছদ্দক, মিছাইলক মৎস্যক আৰু অজৰিয়াক অবেদনগু নাম দিলে। কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্য আৰু পান কৰা দ্ৰাক্ষা ৰসেৰে সৈতে নিজকে অখুচি নকৰিবলৈ তেওঁ চিন্তিত আছিল। সেইবাবে দানিয়েলে নপুংসকসকলৰ অধ্যক্ষৰ অনুমতি বিচাৰিছিলে যাতে তেওঁ এইবোৰ খাদ্য গ্ৰহণ কৰি অখুচি নহয়। তেতিয়া ঈশ্বৰে দানিয়েলক নপুংসকসকলৰ সেই অধ্যক্ষৰ আগত দয়া আৰু অনুগ্ৰহ প্ৰাপ্ত কৰিলে। তাতে নপুংসকসকলৰ সেই অধ্যক্ষই দানিয়েলক ক'লে, মোৰ প্ৰভু মহাৰাজক মই ভয় কৰোঁ। তোমালোকে কি খাবা আৰু কি পান কৰিবা সেই বিষয়ে ৰজাই মোক আদেশ দিছে, কিয়নো তেওঁ তোমালোকৰ মুখ তোমালোকৰ সমবয়সীয়া যুৱকসকলতকৈ নিকৃষ্ট দেখিব। তোমালোকৰ কাৰণে মোৰ ওপৰত ৰজাৰ প্ৰতাপ আছে। তাৰ পাছত দানিয়েলে হননিয়া, মিছাইল আৰু অজৰিয়াৰ ওপৰত নিযুক্ত কৰা তত্বাৱধায়কৰ সৈতে দানিয়েলে কথা পাতিলে। তেওঁ ক'লে, আপুনি অনুগ্ৰহ কৰি দহ দিন আপোনাৰ এই দাসসকলক পৰীক্ষা কৰি চাওক। আমাক খাবলৈ কেৱল শাক পাচলি আৰু পান কৰিবলৈ পানী দিয়ক। তাৰ পাছত আমাৰ আৰু ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলৰ চেহেৰাৰ পৰীক্ষা কৰি চাওক। আপুনি যি দেখিব সেইদৰে আপোনাৰ এই দাগবোৰলৈ ব্যৱহাৰ কৰিব। সেয়ে তেওঁলোকৰ সেই কথাত মান্তি হৈ দহ দিনলৈকে তেওঁলোকক পৰীক্ষা কৰিলে। দহ দিনৰ পাছত দেখা গ'ল ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলতকৈ তেওঁলোকৰ চেহেৰা অধিক স্বাস্থ্যৱান আৰু অধিক পৰিপুষ্ট হ'ল। সেয়ে তত্বাৱধায়কে তেওঁলোকক উত্তম আহাৰ আৰু দ্ৰাক্ষাৰসৰ সলনি তেওঁলোকক শাক পাচলি দিবলৈ ধৰিলে। ঈশ্বৰে সেই চাৰিজন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্ৰজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্ৰকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ'ল। তাৰ পাছত ৰজাৰ দ্বাৰাই নিয়ম কৰা যি সময়ত সকলোকে আনিবলৈ ৰজাই আজ্ঞা দিছিল, সেই সময়ত নপুংসকসকলৰ অধ্যক্ষই ৰজা নবুখদনেচৰৰ আগত তেওঁলোকক উপস্থিত কৰালে। ৰজাই তেওঁলোকৰ লগত কথা পাতিলে আৰু তেওঁলোকৰ সকলো দলৰ মাজত দানিয়েল, হননিয়া, মিছাইল আৰু অজৰিয়াৰ তুলনাত আন কাকো পোৱা নগ'ল। সেয়ে তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিবলৈ প্ৰস্তুত হ'ল। ৰজাই তেওঁলোকক সোধা জ্ঞান আৰু বিবেচনাৰ প্ৰতিটো প্ৰশ্নৰ বিষয়ত তেওঁ ৰাজ্যত থকা শাস্ত্ৰজ্ঞ আৰু গণকসকলতকৈ তেওঁলোকক দহ গুণে শ্ৰেষ্ঠ পালে। দানিয়েল ৰজাৰ কুৰশ্বৰ ৰাজত্বৰ প্ৰথম বছৰলৈকে সেই ঠাইতে থাকিল।